আকাশবাণী গুৱাহাটী পূৰ্বাঞ্চলিক বাতৰি পঢ়িছো দলিদেৱীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে উত্তৰ প্ৰদেশৰ গোণ্ডাত দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছত অসমৰ কোনো যাত্ৰী হতাহত হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, অসম মুছলিম বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিল কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ, নীট ইউ জিৰ ফলাফল কাইলৈ ৱেবছাইটযোগে প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা, শ্ৰীলংকাৰ ডাম্বুলত আজি মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া টি টুৱেণ্টি আৰু এদিনীয়া শৃংখলাৰ ভাৰতীয় দলত অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ স্থান লাভ। উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী ৰেলত অসমৰ কোনো লোক হতাহত হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত ৰাজ্য চৰকাৰে চোকা নজৰ ৰাখিছে আৰু অসমৰ যাত্ৰীসকলক সহায় কৰাৰ কাৰণে সাজু হৈ আছে বুলিও তেওঁ সদৰি কৰে। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱে আবদ্ধ যাত্ৰীসকলক উভতাই অনাৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। উত্তৰ প্ৰদেশ ৰেল দুৰ্ঘটনাত কমেও দুজন যাত্ৰী নিহত হোৱাৰ লগতে আন বিশগৰাকী যাত্ৰী আহত হয়। লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য তদাৰক কৰি আছে। দুৰ্ঘটনাৰ ফলত কেইবাখনো ৰেলৰ সেৱা বাতিল কৰা হৈছে। উল্লেখযোগ্য যে ৰেল মন্ত্ৰালয়ে নিহতৰ নিকটাত্মীয়লৈ 10 লাখ টকাকৈ আৰু আহতক 2.5 লাখ আৰু সামান্যভাৱে আহতক 50,000 টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। ৰেল মন্ত্ৰালয়ে দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। অসমত বাল্য বিবাহ ৰোধৰ বাবে ৰাজ্যিক কেবিনেটে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত দ্য আছাম ৰিপিলিং বিল 2024 উত্থাপন কৰা হ'ব। ৰাজ্যত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম বিধানসভাৰ সৰকাৰী অধিৱেশন অহা 22 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কালি এখন অধিসূচনাযোগে সৰকাৰী অধিৱেশন 22 আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা 9:30 বজাৰ পৰা অধিৱেশনৰ কাম কাজ আৰম্ভ হ'ব। অহা সপ্তাহৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ সংশোধনী আইনকে ধৰি 6খন বিধেয়ক উত্থাপন কৰিব। বিত্ত বিধেয়কৰ উপৰি চৰকাৰে অসামৰিক পৰিবহন খণ্ডক ব্যৱহাৰ সুচলতাৰ উদ্দেশ্যে 1934 বিমান আইনৰ সলনি ভাৰতীয় বায়ুযান বিধেয়ক 2024 উত্থাপন কৰাৰ বাবেও তালিকাভুক্ত কৰিছে। লোকসভা সচিবালয়ে জাৰি কৰা সংসদীয় বুলেটিনত কালি সন্ধিয়া তালিকাভুক্ত বিধেয়কেইখনৰ বিষয়ে প্ৰকাশ কৰা হৈছে। এই বৰ্ষাকালীন অধিৱেশন 22 জুলাইত আৰম্ভ হ'ব আৰু 12 আগষ্টত সামৰণি পৰিব। 23 জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ইতিমধ্যে কাৰ্যক্ৰমণিকা পৰামৰ্শৱলী সমিতি গঠন কৰিছে যিয়ে সংসদীয় কাৰ্যসূচীসমূহ চূড়ান্ত কৰিব। শ্ৰীবিৰলাই কালিৰে পৰা কাৰ্যকৰী হোৱা এই কমিটীৰ অধ্যক্ষতা কৰিব। এই কমিটীখনত টি এম চিৰ সুদীপ বন্দ্যোপাধ্যায়, বিজেপিৰ পি পি চৌধুৰী, টি ডি পিৰ লাভু শ্ৰীকৃষ্ণা দেৱৰায়ালু, বিজেপিৰ নিশিকান্ত দুবৈ, কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ সঞ্জয় জয়সৱাল, জে ডি ইউৰ বিলেশ্বৰ কামাইট, বিজেপিৰ ভাতৃহাৰি মহতাব, ডি এম কেৰ দয়ানিধি মৰাণ, বিজেপিৰ বৈজয়ন্ত পাণ্ডা, শিৱসেনা ইউ পি টিৰ অৰবিন্দ সাৱন্ত, বিজেপিৰ অনুৰাগ ঠাকুৰ আৰু এছ পিৰ লালজী বৰ্মাক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বিদেশ সচিব বিক্ৰম মিশ্ৰী দুদিনৰ ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰীমিশ্ৰীৰ এইটো প্ৰথম আনুষ্ঠানিক বিদেশ ভ্ৰমণ। ভ্ৰমণকালত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমিশ্ৰীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী, বিদেশ পৰিক্ৰমা আৰু বিদেশ বাণিজ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে ভূটান চৰকাৰৰ বৈদেশিক সচিব আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ সৈতে মত বিনিময় কৰিব। বিদেশ সচিবদ্বয়ে ভাৰত ভূটান বিকাশ সহযোগিতা আলোচনাত সহ অধ্যক্ষতা কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত নিয়মীয়াভাৱে অনুষ্ঠিত হৈ অহা উচ্চ পৰ্যায়ৰ আলোচনাৰ পৰম্পৰা ৰক্ষা কৰি এই ভ্ৰমণৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু ই ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিকেই প্ৰতিফলিত কৰিছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণ অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃদুগ্ধ পান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইফালে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একতা উন্নয়ন খণ্ডত থকা আম্মসহায়ক গোটৰ বিপৰীতে 2 লাখ কোটি টকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনিমাহ জোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। পেমা খাণ্ডু নেতৃত্বাধীন ৰাজ্য চৰকাৰখন পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ পাছত এইখনেই হ'ব চৰকাৰৰ প্ৰথমখন বাজেট। ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী চাওনা মাইনে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। অহা 24 জুলাইত তেওঁ এই বাজেট উত্থাপন কৰাৰ কথা আছে। এই অধিৱেশনত 6টা সত্ৰ অনুষ্ঠিত হ'ব আৰু 6 জুলাইত ইয়াৰ সামৰণি পৰিব। চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি কাইলৈ দুপৰীয়া 12 বজাৰ ভিতৰত ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা নেশ্যনেল টেষ্টিং এজেন্সীক এই নিৰ্দেশ দিয়া হৈছে। পৰীক্ষাৰ্থীৰ পৰিচয় গোপনে ৰাখি এই ফলাফল ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। নীট ইউজিৰ পৰীক্ষাৰ কেলেংকাৰী গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। বিচাৰপীঠৰ পৰৱৰ্তী শুনানিৰ দিন 22 জুলাই ধাৰ্য কৰাৰ লগতে সেইদিনাই চূড়ান্ত ৰায় দিয়াৰ সম্ভাৱনা আছে। অমৰনাথ তীৰ্থযাত্ৰা 4,821গৰাকী যাত্ৰীৰ এটা দলে জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা পবিত্ৰ অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰিছে। আজি পুৱা তীৰ্থযাত্ৰীসকলে 150খন বাহনেৰে যাত্ৰা আৰম্ভ কৰে। এই দলটোত 3,259গৰাকী পুৰুষ, 1,482গৰাকী মহিলা, 8টি শিশু, 63গৰাকী সাধু আৰু 9গৰাকী মহিলা সাধু আছে।
लिखेंगे नए भारत की कहानी, ये आजादी ये नई आजादी।
ये सुधारवादी है, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए है इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपनी आजादी, ये आजादी।
খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাসমূহত আলু পিঁয়াজকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰিছে। বহু ৰাজ্যৰ পৰা আলু আৰু পিঁয়াজ কঢ়িওৱা বাহনসমূহ পশ্চিমবংগৰ মাজেৰে অসমত প্ৰৱেশ কৰিব পৰা নাই বুলি সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কেৱল সাময়িকভাৱেহে এনে হৈছিল। এই বাতৰিৰ অজুহাতত খুচুৰা বা পাইকাৰী ব্যৱসায়ীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিবলৈ তেওঁ আহান জনায়। এই সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মত বিনিময় কৰা হৈছে বুলি তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে বৰ্তমান আলু পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহৰ চলাচল স্বাভাৱিকভাৱে অব্যাহত আছে। কোনো ব্যৱসায়ীয়ে মূল্য বৃদ্ধি কৰিলে আয়ুক্ত অথবা খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগক অৱগত কৰিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহান জনায়। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীৰ্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। পশুপালন আৰু দুগ্ধ খণ্ডৰ গুৰুত্ব বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই খণ্ডসমূহৰ উন্নয়ন আৰু পশুপালক তথা দুগ্ধপালকসকলৰ সবলীকৰণ সুনিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি মন্ত্ৰী শ্ৰীবৰাই প্ৰকাশ কৰে। এই বৈঠকত কৃত্ৰিম প্ৰজননৰ লগতে বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা কৰা হয়। কৃষকসকলৰ সুবিধাৰ্থে কামসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে কালি জনতা ভৱনত ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে ৰাজ্যৰ পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে মত বিনিময় কৰে। এই বৈঠকত 2024-25 বিত্তীয় বৰ্ষত চৌহদৰ বেৰ, কৰ্মশালা, অতিৰিক্ত শ্ৰেণীকোঠা, স্মাৰ্ট শ্ৰেণীকোঠা, শিক্ষাৰ্থী আৱাসকে ধৰি প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষাৰ সচিব নাৰায়ণ গোৱৰকে ধৰি লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা, কাৰিকৰী শিক্ষা সঞ্চালক তথা কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। সমগ্র শিক্ষা অভিযান বৰপেটাৰ উদ্যোগত বুনিয়াদী স্বাক্ষৰতা আৰু সাংসিকতা সন্দৰ্ভত জিলা পৰ্যায়ৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষা সেৱক সেৱিকাসকলৰ তিনিদিনীয়া আৱাসিক প্ৰশিক্ষণ শিবিৰৰ কালি সামৰণি পৰে। এই শিবিৰত শিক্ষাৰ্থীসকলক গুণগত শিক্ষা প্ৰদান, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ভাষা আৰু গণিতৰ শিকনীয় দিশ তথা এই সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যা সন্দৰ্ভত বিশেষ আলোকপাতসহ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই শিবিৰত জিলাখনৰ 110গৰাকী শিক্ষা সেৱক তথা সেৱিকা অংশগ্ৰহণ কৰে। শিবিৰত প্ৰতিটো কেন্দ্ৰৰ শিক্ষা সেৱক আৰু সেৱিকাসকলে শ্ৰেণী অনুযায়ী পাঠভিত্তিক কাৰ্যসূচী উপস্থাপন কৰে। লখিমপুৰ জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত জিলা অনুষ্ঠান ব্যৱস্থাপনা গোটে অসম চাহ মজদুৰ সংঘ লখিমপুৰৰ সহযোগত মিছন শক্তি অভিযানৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, আধাৰ কাৰ্ড, পি এম কিষাণকে ধৰি কেইবাখনো আঁচনিৰ পঞ্জীয়ন কৰা হয়। এই কাৰ্যসূচীত কিশোৰী, মহিলা, বয়োজ্যেষ্ঠ তথা স্থানীয় যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে। শ্ৰীলংকাৰ কলম্বোত অহা 25 জুলাইৰ পৰা হবলগীয়া চিলন মাষ্টাৰ্ছ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোহাঁয়ে স্থান লাভ কৰিছে। বিজয় বৰ্মনে প্ৰতিযোগিতাখনৰ 55 বছৰ ঊৰ্ধৰ ডাবলছ আৰু 50 বছৰ ঊৰ্ধৰ মিক্সড ডাবলছ শাখাত অৱতীৰ্ণ হ'ব। 55 বছৰ ঊৰ্ধৰ ডাবলছত বিজয় বৰ্মনৰ সৈতে অৰূপ বুঢ়াগোহাঁয়ে যুটি বান্ধিব। উল্লেখযোগ্য যে 2023 চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপতো বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোহাঁয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া টি টুৱেণ্টি আৰু এদিনীয় শৃংখলাৰ বাবে ভাৰতীয় দল দুটা ঘোষণা কৰা হৈছে। দুয়োটা দলতে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে স্থান লাভ কৰিছে। সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বৰ টি টুৱেণ্টি দলটোত শুভমান গিলসহ অধিনায়ক হিচাপে থাকিব। আনহাতে ৰোহিত শৰ্মাৰ নেতৃত্বত এদিনীয়া দলটো ঘোষণা কৰা হৈছে। তিনিখনীয়া টি টুৱেণ্টি খেল 27 জুলাই আৰু এদিনীয়া খেল 2 আগষ্টত আৰম্ভ হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান আগশাৰীৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে বৰষা শৰ্মাই।
চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ লাইনচ্যুত হোৱা বাতৰিটো ভিন্ন শিৰোনামে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ লাইনচ্যুত, আমাৰ অসম কাকতে ডিব্ৰুগড়মুখী ৰেল বগৰী উত্তৰ প্ৰদেশত 2 জন যাত্ৰী নিহত, ৰেলৰ বাৰ্তা কাকতে উত্তৰ প্ৰদেশত লাইনচ্যুত ডিব্ৰুগড়মুখী ৰেল, অসমৰ খবৰ কাকতে কোটাঘাটপুৰ দুৰ্ঘটনা বগৰী ডিব্ৰুগড় এক্সপ্ৰেছ শিৰোনামে মুখ্য বাতৰি প্ৰকাশ কৰিছে। নতুনকৈ ৰাইটৰ ফলাফল ঘোষণা কৰাৰ নিৰ্দেশ এই শিৰোনামে অসমৰ প্ৰতিদিন আৰু বাৰী চুপাৰী ট্ৰাকত ড্ৰাগছ মহাৰাষ্ট্ৰ শিৰোনামে দৈনিক জনমনে কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অমৰজিত কাকতে ৰাজ্যত দৈনিক 10টিকৈ শিশুৰ মৃত্যু শিৰোনামে মুখ্য বাতৰি প্ৰকাশ কৰিছে। মুছলমান মহিলাৰ বিবাহ সম্পৰ্কীয় আইন ৰাজ্য চৰকাৰে বাতিল কৰা বাতৰিটো প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইয়াৰ লগতে নিজৰ ফলাফল 2 জুলাইৰ বাতৰি ঘোষণা কৰা নিৰ্দেশনাৰ বাতৰিটো ভিনদিন শিৰোনামে প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা খণ্ডত ব্যাপক পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতি দিয়া বাতৰিটো অসমৰ খবৰ আৰু দৈনিক জনমনে কাকতে প্ৰকাশ কৰিছে। জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত পুনৰ গণোৎসৱ অনুষ্ঠিত কৰাৰ বাতৰিটো প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিটিচিলে 401.50 কোটি টকা ঘোষণা, অসমৰ 3টা ঔদ্যোগিক প্ৰকল্পৰ কেন্দ্ৰৰ অনুমোদন, মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান অসমৰ বাবে মুকলি 375 কোটি টকা আৰু 5 সমষ্টিৰ উপ নিৰ্বাচনত 3 পদ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে আদি শিৰোনামে ক্ৰমে অসমৰ প্ৰতিদিন, দৈনিক অগ্ৰদূত, অসমৰ খবৰ, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে বাতৰি প্ৰকাশ কৰিছে। সোমবাৰৰ পৰা সুলভ মূল্যৰ ব্যৱসায়ীয়ে অনাদায়িক কমিছন লাভ কৰিব আৰু মাহেকত 3 গুণ থকাকৈ বয়াকলৈ মন্ত্ৰী যাব লাগিব শিৰোনামে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল, দ্য চেণ্টিনেল কাকতে মুছলিম বিবাহ বিশ্বত পঞ্জীয়ন আইন বাতিল হোৱাৰ বাতৰিটো কেবিনেট ডিচাইডছ টু ৰিপিল আছাম মুছলিম মেৰেজেছ এণ্ড ডিভৰ্চ ৰেজিষ্ট্ৰেচন এক্ট আৰু ষ্টেট কেবিনেট ডিচাইডছ টু ৰিপিল আছাম মুছলিম মেৰেজ এক্ট শিৰোনামে মুখ্য বাতৰি প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চিহ্ন অৱলোকন।
উত্তৰ প্ৰদেশৰ গোণ্ডা দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছত অসমৰ কোনো যাত্ৰী হতাহত হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম মুছলিম বিবাহ বিচ্ছেদ পৰ্যায়ন আইন বিধি বাতিল কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। নীট ইউ জিৰ ফলাফল কাইলৈ ৱেবছাইটযোগে প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা। শ্ৰীলংকাৰ ডাম্বুলাত আজি মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া টি টুৱেণ্টি আৰু এদিনীয়া শৃংখলাৰ ভাৰতীয় দলত অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ স্থান লাভ। আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।